إن ينصركم الله فلا غالب لكم وإن يخذلكم فمن ذا الذي ينصركم من بعده وعلى الله فليتوكل المؤمنون
الله তোমালোক সহায় করিলে তোমালোকৰ ওপৰত কোনেও জয় হ'ব নোৱাৰিব আনহাতে তেওঁ যদি তোমালোক সহায় নকৰে তেন্তে তেওঁৰ বাহিৰা আন কোন আছে যিয়ে তোমালোক সহায় কৰিব এতেকে মুমিনসকলে আল্লাহৰ ওপৰতে নিৰ্ভৰ কৰা উচিত